এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়াৰ প্ৰধান বাতৰিকেইটা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত সৰু সজাইত আজি আনুষ্ঠানিকভাৱে বিকাশৰ বাৰ দিন শীৰ্ষক উন্নয়ন কাৰ্যসূচীৰ শুভাৰম্ভ, 2024 বৰ্ষৰ ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটা প্ৰদান, মাজুলীৰ জেংৰাইগাঁও পঞ্চায়তৰ শিশুৰ বাবে অনুকূল পঞ্চায়ত শিতানত দেশৰ ভিতৰতে প্ৰথম স্থান, সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাকে ধৰি সকলো পৰীক্ষা সম্পূৰ্ণ দায়বদ্ধতাৰে আৰু স্বচ্ছভাৱে সম্পন্ন কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অসম লোকসেৱা আয়োগক সকিয়নি, শাসকীয় আৰু বিৰোধী পক্ষৰ সদস্যসকলৰ মাজৰ বাক বিতণ্ডাৰ বাবে সংসদৰ দুয়োখন সদনৰ কাৰ্যক্ৰমণিকা আজি দিনটোৰ বাবে স্থগিত, আৰু 68 সংখ্যক ৰাষ্ট্ৰীয় স্কুল ক্ৰীড়াত গুৱাহাটীৰ টক্সিল মজুমদাৰৰ ৰূপৰ পদক অৰ্জন। ৰাজ্য চৰকাৰৰ উদ্যোগত আজি শিক্ষা, ৰাজহ, উদ্যোগ আৰু বিত্ত বিভাগৰ জৰিয়তে সকলো জিলাতে বিকাশৰ বাৰ দিন শীৰ্ষক উন্নয়ন কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হৈছে। গুৱাহাটীৰ সৰু সজাইৰ ক্ৰীড়া প্ৰকল্পত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কামৰূপ আৰু কামৰূপ মহানগৰ জিলাৰ বিকাশৰ বাৰ দিন কাৰ্যসূচী শুভাৰম্ভ কৰে।
আজি 11 ডিচেম্বৰ আৰু আজিৰে পৰা অহা 12 দিনলৈ ৰাজ্যৰ প্ৰতিখন জিলাতে আমি বিকাশৰ বাবে 12 দিন কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আগবাঢ়িছো। এই সময়ছোৱাত আমি কেইবাটাও জনহিতৈষী আঁচনি ৰাইজৰ বাবে আগবঢ়াই দিম আৰু এই সময়ছোৱাত কেইবা লাখ ছাত্ৰ ছাত্ৰী তথা অসমৰ দৰিদ্ৰ পৰিয়াল উপকৃত হ'ব। এই সময়ছোৱাত শিক্ষা বিভাগৰ 3টা অতিকে গুৰুত্বপূৰ্ণ আঁচনি আমি ৰাইজৰ মাজলৈ লৈ যাম। প্ৰতি বছৰে শিক্ষা বিভাগে হাইস্কুল শিক্ষান্ত পৰীক্ষাত মেধাৰে সৈতে উত্তীৰ্ণ হোৱা 75% বা ততোধিক নম্বৰ পোৱা ছাত্ৰ ছাত্ৰীসকলক আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰে।
এই কাৰ্যসূচীৰ অংশ হিচাপে ৰাজ্য চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত আজিৰে পৰা 26,969 শিক্ষাৰ্থীলৈ আনন্দৰাম বৰুৱা বঁটা প্ৰদান আনুষ্ঠানিকভাৱে আৰম্ভ কৰে। একেদৰে ডঃ বাণীকান্ত কাকতি বঁটা প্ৰদান আঁচনিৰ অধীনত দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত কৃতিত্ব অৰ্জন কৰা শিক্ষাৰ্থীক স্কুটি বিতৰণ কাৰ্যসূচীৰ আজি আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হয়। মুখ্যমন্ত্ৰীয়ে এই বঁটা প্ৰদানৰ শুভাৰম্ভ কৰাৰ পাছত পৰৱৰ্তী সময়ত প্ৰতিখন জিলাতে এই বঁটাসমূহ প্ৰদান কৰা হ'ব। আনহাতে ডঃ বাণীকান্ত কাকতি বঁটা প্ৰদান কাৰ্যসূচীৰ অধীনত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষত 75% বা ততোধিক নম্বৰ লাভ কৰা ছাত্ৰ আৰু 60% বা ততোধিক নম্বৰ লাভ কৰা ছাত্ৰীক স্কুটি প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হৈছে। চলিত বছৰত মুঠ 48,673 ছাত্ৰ ছাত্ৰীক শিক্ষা বিভাগে এই বঁটা প্ৰদান কৰিব। এই বঁটা প্ৰদান অনুষ্ঠানতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে যিসকলে উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈ ৰাজ্যৰ বাহিৰৰ মহাবিদ্যালয়ৰ লগতে আন কোচিং কৰিবলৈ গৈছে তেওঁলোকে এই বঁটা নাপাব। অসমৰ মহাবিদ্যালয়ত নামভৰ্তি কৰিলেহে এই বঁটাৰ বাবে বিবেচিত হ'ব বুলি তেওঁ লগতে উল্লেখ কৰে। আজিৰ অনুষ্ঠানতে কামৰূপ জিলাৰ 2,735 আৰু কামৰূপ মহানগৰ জিলাৰ 2,907 স্কুটি বিতৰণ কৰা হয়। একেটা অনুষ্ঠানতে ৰাজ্য চৰকাৰে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ জৰিয়তে দুৰ্যোগত ক্ষতিগ্ৰস্ত পৰিয়াললৈও সাহায্য প্ৰদান কৰে। লগতে কৃষি, মীন, পশুপালন আৰু পশু চিকিৎসা খণ্ডত ক্ষতিগ্ৰস্ত পৰিয়াললৈ সাহায্য তথা ৰাজ্যৰ মাইক্ৰ'ফাইনেন্সৰ ঋণীক ন' ডিউ চাৰ্টিফিকেট প্ৰদান কৰা হয়। একেটা কাৰ্যসূচীৰ অংশ হিচাপে যোৰহাট ষ্টেডিয়ামত আজি উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা 2,118 ছাত্ৰীৰ ভিতৰত 10 মন্ত্ৰী অজন্তা নেওগে আনুষ্ঠানিকভাৱে স্কুটিৰ চাবি প্ৰদান কৰে। জিলাখনত 8,506 নৱম শ্ৰেণীত অধ্যয়নৰত শিক্ষাৰ্থীক চাইকেল প্ৰদান কৰা হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত পঞ্চায়তীৰাজ মন্ত্ৰালয়ে আয়োজন কৰা এটা অনুষ্ঠানত 2024 বৰ্ষৰ ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটাসমূহ প্ৰদান কৰে। অনুষ্ঠানত তৃণমূল পৰ্যায়ৰ প্ৰশাসন আৰু সমূহীয়া উন্নয়নৰ ক্ষেত্ৰত লাভ কৰা সাফল্যক প্ৰতিফলিত কৰি বিভিন্ন শাখাত মুঠ 45 পঞ্চায়তক এই বঁটা প্ৰদান কৰা হয়। মাজুলীৰ উজনি মাজুলী উন্নয়ন খণ্ডৰ অন্তৰ্গত জেংৰাই গাঁও পঞ্চায়তে শিশুৰ বাবে অনুকূল পঞ্চায়ত শিতানত দেশৰ ভিতৰতে প্ৰথম স্থান লাভ কৰে। উল্লেখযোগ্য যে ওড়িশা আৰু ত্ৰিপুৰাই সৰ্বাধিক 7 বঁটা লাভ কৰে। বঁটা প্ৰাপক পঞ্চায়তসমূহলৈ অভিনন্দন জ্ঞাপন কৰি ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে পঞ্চায়তসমূহৰ নিষ্ঠা আৰু প্ৰচেষ্টাৰ প্ৰতীকস্বৰূপ এই বঁটাসমূহে ভৱিষ্যতেও ভালদৰে কাম কৰিবলৈ অনুপ্ৰেৰণা যোগাব। তেওঁ কয় যে দেশৰ প্ৰায় 64% নাগৰিক গ্ৰামাঞ্চলত বাস কৰে আৰু সেয়েহে ভাৰতবৰ্ষক উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিবলৈ হ'লে গাঁও আৰু গাঁওবাসীৰ উন্নয়ন অত্যন্ত জৰুৰী। ৰাজ্যিক নিৰ্বাচন আয়োগৰ শেহতীয়া নিৰ্দেশনা অনুসৰি অহা বছৰৰ 1 জানুৱাৰীক ভিত্তি তাৰিখ হিচাপে গ্ৰহণ কৰি আজি চৰাইদেউ জিলা পঞ্চায়তীৰাজ প্ৰতিষ্ঠানৰ অন্তৰ্গত আঞ্চলিক পঞ্চায়তসমূহৰ ফটোবিহীন খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হয়। এই সন্দৰ্ভত বিস্তৃতভাৱে অৱগত কৰোৱাৰ উদ্দেশ্যে আজি জিলা আয়ুক্ত ডঃ নেহা যাদৱৰ অধ্যক্ষতাত লাকুৱা, হাপেখাতি, সোণাৰী আৰু মাহমৰা আঞ্চলিক পঞ্চায়তৰ সচিবসকলৰ লগতে জিলাখনৰ বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলৰ সৈতে এখন বৈঠক অনুষ্ঠিত হয়। জনসাধাৰণে ৰাজ্যিক নিৰ্বাচন আয়োগৰ ৱেবছাইট ERMSSEC.assam.gov.in নিজৰ ভোটাৰ কাৰ্ডৰ এপিক নম্বৰৰ জৰিয়তে তেওঁলোকৰ নামসমূহ পৰীক্ষা কৰিব পাৰিব।
গুৱাহাটী উচ্চ ন্যায়ালয়ে ভৱিষ্যতে সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাকে ধৰি সকলো পৰীক্ষা সম্পূৰ্ণ দায়বদ্ধতাৰে আৰু স্বচ্ছভাৱে সম্পন্ন কৰিবলৈ অসম লোকসেৱা আয়োগক সকীয়াই দিছে। ন্যায়ালয়ে আজি অসম লোকসেৱা আয়োগৰ 2018 চনৰ পৰীক্ষাৰ বিসংগতি সম্পৰ্কীয় এটা গোচৰৰ ৰায়দান কৰি আয়োগক এইদৰে সতৰ্ক কৰি দিয়ে। উচ্চ ন্যায়ালয়ে কয় যে আয়োগে পৰীক্ষাৰ এনচাৰ কি আৰু ফলাফল সম্পূৰ্ণ স্পষ্টভাৱে ঘোষণা কৰিব লাগে যাতে কোনো প্ৰাৰ্থীৰ মাজত সন্দেহৰ অৱকাশ থাকি নাযায়। ৰায়দান কালত 2018 চনৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ 6 গৰাকী প্ৰাৰ্থীৰ ফলাফল ঘোষণা কৰি ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰিবলৈও ন্যায়ালয়ে আয়োগক নিৰ্দেশ দিয়ে। উত্তৰ পূব সীমান্ত ৰেলৱেৰে আলিপুৰ সংমণ্ডলৰ অধীনৰ অসম সীমান্তৰ ওচৰৰ পশ্চিমবংগৰ জোৰাই ৰেল ষ্টেচনত আজি কেইবাটাও কোচ ৰাজবংশী সংগঠনে আহ্বান দিয়া অনিৰ্দিষ্টকালীন ৰেল অৱৰোধৰ ফলত ৰাজধানী এক্সপ্ৰেছকে ধৰি কেইবাখনো ৰেলগাড়ীৰ যাত্ৰাপথ সলনি কৰিবলগীয়া হয়। এই অৱৰোধৰ বাবে আজি গুৱাহাটী আৰু নিউ জলপাইগুৰিৰ মাজত চলাচল কৰা বন্দে ভাৰত এক্সপ্ৰেছ আৰু বঙাইগাঁও নিউ জলপাইগুৰিৰ মাজত চলাচল কৰা এক্সপ্ৰেছ কেইখনৰো যাত্ৰা বাতিল কৰিবলগীয়া হয়। উত্তৰ পূব সীমান্ত ৰেলৱে জনোৱা মতে আজি পুৱা প্ৰায় 6:45 জোৰাই ৰেল ষ্টেচনত কেইবা হাজাৰৰো অধিক লোক সমবেত হৈ ৰেলপথত অৱস্থান কৰিবলৈ লয় আৰু ফলত সেই পথছোৱাৰে ৰেল চলাচল বন্ধ হৈ পৰে। উত্তৰ পূব সীমান্ত ৰেলৱে ফকিৰাগ্ৰাম, গোলকগঞ্জ, নিউ কোচবিহাৰ বিকল্প পথেৰে উজনিমুৱা ব্ৰহ্মপুত্ৰ মেইল, উজনিমুৱা কামৰূপ এক্সপ্ৰেছ, 20543 নম্বৰৰ নামনিমুৱা ৰাজধানী এক্সপ্ৰেছ, 12423 নম্বৰৰ নামনিমুৱা ৰাজধানী এক্সপ্ৰেছ, বিবেক এক্সপ্ৰেছ, কেপিটেল এক্সপ্ৰেছ, শিলচৰ কয়ম্বটুৰ এক্সপ্ৰেছ, ডিব্ৰুগড় দেওঘৰ এক্সপ্ৰেছ ৰেলগাড়ীকেইখনৰ চলাচল কৰোৱায়। এনএফ ৰেলৱে কৰ্তৃপক্ষই জোৰাই ৰেল ষ্টেচনৰ সুৰক্ষাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে বুলি ইয়াৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াই জনাইছে। কংগ্ৰেছে সদ্য সমাপ্ত উপ নিৰ্বাচনত লাভ কৰা পৰাজয়ৰ কাৰণৰ পৰ্যালোচনাৰ উদ্দেশ্যে 13 ডিচেম্বৰৰ পৰা 3-দিনীয়া বৈঠকৰ আহ্বান কৰিছে। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আজি সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে গুৱাহাটীত হ'বলগীয়া এই পৰ্যালোচনা বৈঠকত দলৰ উন্নয়ন খণ্ড আৰু জিলা পৰ্যায়ৰ কৰ্মকৰ্তাসকলে অংশগ্ৰহণ কৰিব আৰু নিৰ্বাচনত দলটোৰ প্ৰদৰ্শনৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হ'ব। কংগ্ৰেছে পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে বুলি উল্লেখ কৰি সভাপতিগৰাকীয়ে কয় যে দলে আসন্ন পঞ্চায়ত নিৰ্বাচনত জনমানসত ভাল ভাৱমূৰ্তিৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ চেষ্টা চলাব। তেওঁ লগতে কয় যে বিজেপিৰ সন্মুখীন হোৱাৰ বাবে কংগ্ৰেছে সকলো বিৰোধী দলক ঐক্যবদ্ধ কৰাৰ সপক্ষে মত পোষণ কৰি আহিছে। ইপিনে শিৱসাগৰৰ বিধায়ক অখিল গগৈ আজি কয় যে নিৰ্বাচনৰ পূৰ্বে আসনৰ ভাগ বাটোৱাৰাৰ চুক্তি চূড়ান্ত কৰিব পাৰিলেহে কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰিব পৰা যায়। আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱসৰ সৈতে সংগতি ৰাখি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান ধুবুৰীৰ উদ্যোগত ধুবুৰী জৱাহৰ হিন্দী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত আজি এটা স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয়। এই কাৰ্যসূচীত 18 বছৰ বয়সৰ তলৰ সকলো ল'ৰা ছোৱালীৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰি ঔষধ বিতৰণ কৰা হয়। বিশেষ টাস্ক ফৰ্চে আজি গোপন সূত্ৰৰ পমখেদি গুৱাহাটী মহানগৰীৰ বেটকুচি আন্তঃৰাষ্ট্ৰীয় বাছ আস্থানৰ আন্তঃৰাজ্যিক বাছ আস্থানৰ পৰা প্ৰায় 239.5 গ্ৰাম হেৰইন জব্দ কৰে। আন্তঃৰাষ্ট্ৰীয় বজাৰত এই হেৰইনখিনিৰ মূল্য প্ৰায় 2 কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে। টাস্কফৰ্চে এই ঘটনা সংক্ৰান্তত নুৰুল হক নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে। বিটিআৰৰ তথ্য আৰু জনসম্পৰ্কৰক্ষী বিভাগে ছাত্ৰ ছাত্ৰীৰ মাজত সামাজিক মাধ্যমৰ প্ৰভাৱ আৰু চাইবাৰ সুৰক্ষাৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে আজি কোকৰাঝাৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত বিশেষ সজাগতা অভিযানৰ আয়োজন কৰে। বিটিআৰৰ কাৰ্যবাহী সদস্য ডঃ নীলোৎ স্বৰ্গীয়াৰীয়ে উদ্বোধন কৰা এই অভিযানত কেৰিয়াৰ সম্পৰ্কীয় পৰামৰ্শদাতা ৰঞ্জন কে বৰুৱা আৰু বিটিচিৰ সচিব ৰক্তিম বৰুৱা উপস্থিত থাকে। চিৰাং জিলাৰ চিদলি চিৰাং উন্নয়ন খণ্ডৰ অন্তৰ্গত আমলাইগুৰি আদৰ্শ গাঁৱত আজি কেইবাটাও উন্নয়নমূলক আঁচনিৰ আধাৰশিলা স্থাপন কৰা হয়। চিদলি বিধানসভা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক নিৰ্মল কুমাৰ ব্ৰহ্মই এই আধাৰশিলা স্থাপন কৰে। এতিয়া পৰৱৰ্তী বাতৰি শুনক পৰিস্মিতা দিহিঙীয়াৰ পৰা।
ধন্যবাদ অৰূপ। শ্ৰোতাসকলে, আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5, 289.9 মিটাৰ, ডি আৰ এম ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্টছ, এফ এম বেণ্ডৰ 100.8 আৰু 101.6 মেগাহাৰ্টজৰ লগতে ফেচবুক পেজ এ আৰ নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল এ আৰ নিউজ গুৱাহাটী যোগে লাইভ ষ্ট্ৰিমিঙতো শুনিবলৈ পাইছে। এই বাতৰি আমাৰ ইউটিউব চেনেল আৰু নিউজ অন এ আৰ এপতো শুনিব পাৰে। শ্ৰোতাসকলে, শেহতীয়া বা বাতৰিৰ বাবে এক্স চেণ্ডেলত এ আৰ নিউজ GHY আৰু ইনষ্টাগ্ৰামত এ আৰ নিউজ গুৱাহাটী ফ'ল' কৰিব পাৰে। বিভিন্ন বিষয় লৈ শাসকীয় আৰু বিৰোধী পক্ষৰ মাজত আজি সংসদৰ উভয় সদনত তুমুল বাক বিতণ্ডাৰ সৃষ্টি হয়। এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকা দিনটোৰ বাবে স্থগিত ৰখাৰ বিপৰীতে লোকসভাৰ কাম কাজ কেইবাবাৰো স্থগিত ৰাখিবলগীয়া হয়। কাম কাজ প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত দুপৰীয়া 12 বজাত সদন পুনৰ মিলিত হোৱাৰ সময়ত উচ্চ সদনৰ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ জৰ্জ ছৰোছ সংস্থাৰ সৈতে কংগ্ৰেছৰ একাংশ নেতাৰ সম্পৰ্ক থকা বুলি উঠা অভিযোগ সম্পৰ্কে সদনত আলোচনা হ'ব লাগে বুলি দাবী জনায়। তেওঁ লগতে ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনি বিৰোধী পক্ষৰ জনসাধাৰণৰ মনোযোগ অন্য দিশে ঢাল খুওৱাৰ চেষ্টা চলাইছে বুলি অভিযোগ তোলে। উচ্চ সদনৰ উপসভাপতি হৰিবংশে প্ৰতিবাদৰত সদস্যসকলক নিজ নিজ আসন গ্ৰহণ কৰিবলৈ আৰু সদনৰ কাম কাজ চলাই নিয়াত সহায় কৰিবলৈ আহ্বান জনায় যদিও তেওঁৰ চেষ্টা অথলে যায়। পাছত উপসভাপতিগৰাকীয়ে সদনৰ কাৰ্যক্ৰমণিকা দিনটোৰ বাবে স্থগিত ৰখাৰ কথা ঘোষণা কৰে। ইয়াৰ পূৰ্বে পুৱাৰ ভাগত উচ্চ সদন মিলিত হোৱাৰ সময়ত সভাপতি জগদীপ ধনখৰে বিভিন্ন বিষয় লৈ বিৰোধী পক্ষৰ সাংসদসকলে দাখিল কৰা সভা স্থগিতকৰণৰ জাননী প্ৰত্যাখ্যান কৰে। ইয়াৰ পাছতে সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে ৰাজ্যসভাৰ সভাপতিৰ বিৰুদ্ধে দাখিল কৰা অনাস্থা প্ৰস্তাৱৰ জাননীৰ বিৰুদ্ধে বিৰোধী পক্ষক তীব্ৰ গৰিহণা দিয়ে। এনে হুলস্থূলীয়া পৰিস্থিতিৰ মাজতে সভাপতিয়ে সদনৰ কাম কাজ দুপৰীয়া 12 বজালৈ স্থগিত ৰাখে। লোকসভাত পুৱাৰ ভাগত প্ৰশ্নকালৰ কাম কাজ নিয়াৰিকৈ সম্পন্ন হয়। ইয়াৰ পাছতে শূন্যকালত কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে মণিপুৰৰ আইন শৃংখলা পৰিস্থিতিৰ বিষয়ে উত্থাপন কৰে। ইয়াৰ পাছতে শ্ৰীগোৱেলে একাংশ কংগ্ৰেছ নেতাৰ আমেৰিকাৰ জৰ্জ ছৰোছ সংস্থাৰ সৈতে সম্পৰ্ক থকা বুলি অভিযোগ তোলে। হুলস্থূলীয়া পৰিস্থিতিৰ বাবে পাছত সদনৰ কাম কাজ দিনৰ 2 বজালৈ স্থগিত ৰাখিবলগীয়া হয়। ইয়াৰ পাছত সদন পুনৰ মিলিত হোৱাৰ সময়ত ৰেলৱে সংশোধনী বিধেয়ক 2024 গৃহীত কৰা হয়। আনহাতে দুৰ্যোগ ব্যৱস্থাপনা সংশোধনী বিধেয়ক 2024 গৃহীত কৰাৰ ক্ষেত্ৰত বিবেচনাৰ বাবে গ্ৰহণ কৰা হয়। বিৰোধী পক্ষৰ অভিযোগ প্ৰতি অভিযোগৰ পৰিপ্ৰেক্ষিতত সদনৰ কাম কাজ প্ৰথমে বিয়লি 4:40 আৰু পাছত পুনৰ 5 বজালৈ স্থগিত ৰখা হয়। বিয়লি 5 বজাত সদন পুনৰ মিলিত হোৱাৰ সময়ত একেই পৰিস্থিতি বাহাল থকাৰ বাবে অধ্যক্ষই লোকসভাৰ কাৰ্যক্ৰমণিকা দিনটোৰ বাবে স্থগিত ঘোষণা কৰে। গুৱাহাটীৰ টক্সিল মজুমদাৰে দিল্লীৰ ত্যাগৰাজ ষ্টেডিয়ামত অনুষ্ঠিত 68 সংখ্যক ৰাষ্ট্ৰীয় স্কুল ক্ৰীড়াত ৰূপৰ পদক অৰ্জন কৰিছে। টক্সিলে আজি ল'ৰাৰ 17 বছৰৰ অনুৰ্ধৰ কুমিটেৰ 50 কিলোগ্ৰাম ওজন শাখাত এই কৃতিত্ব অৰ্জন কৰে। সদৌ অসম কাৰাটে সন্থাৰ সভাপতি তথা বিধায়ক দিগন্ত কলিতা আৰু সাধাৰণ সম্পাদক আদৰ্শ চৌধুৰীয়ে খেলুৱৈগৰাকীক অভিনন্দন জনাইছে। পাৰ্থত অনুষ্ঠিত মহিলা ক্ৰিকেটৰ এৰিনা শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেলত আজি অষ্ট্ৰেলিয়াই ভাৰতক 83 ৰাণত পৰাস্ত কৰে। অষ্ট্ৰেলিয়াই শৃংখলাটোৰ 3খন খেলতে জয়লাভ কৰি অপ্ৰতিৰোধ হৈ থাকে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে ইয়াৰ বাতৰি আৰু আন অনুষ্ঠান সম্পৰ্কত শ্ৰোতাসকলৰ পৰা পোনপটীয়াকৈ মতামত, অভিযোগ আৰু পৰামৰ্শ লোৱাৰ ব্যৱস্থা কৰিছে। ইয়াৰ বাবে 9864055566 নম্বৰৰ হোৱাটছএপযোগে মতামত গ্ৰহণৰ ব্যৱস্থা মুকলি কৰা হৈছে। শ্ৰোতাসকলৰ পৰা লাভ কৰা টেক্সট বা ভইচ বাৰ্তাৰ আধাৰত প্ৰতিমাহে 1টাকৈ অনুষ্ঠান প্ৰচাৰৰো দিহা কৰা হৈছে। অহা শনিবাৰ 14 ডিচেম্বৰৰ নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত ইয়াৰ প্ৰথম খণ্ড প্ৰচাৰ কৰা হ'ব। এই অনুষ্ঠান চলি থকাৰ সময়তো আগ্ৰহী শ্ৰোতাই 266-1876 আৰু 266-2325 এই দুটা নম্বৰত অভিমত আৰু প্ৰশ্ন উত্থাপন কৰিব পাৰিব। ৰাজ্যখনৰ এগৰাকী যশস্বী সন্তুৰ বাদক, আকাশবাণী আৰু দূৰদৰ্শনৰ স্বীকৃতিপ্ৰাপ্ত শিল্পী পংকজ শৰ্মাৰ আজি পুৱতি নিশা বৃক্কজনিত ৰোগত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 68 বছৰ। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত সৰু সজাইত আনুষ্ঠানিকভাৱে বিকাশৰ 12 দিন শীৰ্ষক উন্নয়ন কাৰ্যসূচীৰ শুভাৰম্ভ। 2024 বৰ্ষৰ ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটা প্ৰদান। মাজুলীৰ জেংৰাইগাঁও পঞ্চায়তৰ শিশুৰ বাবে অনুকূল পঞ্চায়ত শিতানত দেশৰ ভিতৰত প্ৰথম স্থান। শাসকীয় আৰু বিৰোধী পক্ষৰ সদস্যসকলৰ মাজৰ বাক বিতণ্ডাৰ বাবে সংসদৰ দুয়োখন সদনৰ কাৰ্যক্ৰমণিকা আজি দিনটোৰ বাবে স্থগিত আৰু 68 সংখ্যক ৰাষ্ট্ৰীয় স্কুল ক্ৰীড়াত গুৱাহাটীৰ টক্সিল মজুমদাৰৰ ৰূপৰ পদক অৰ্জন। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল।